নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহান মৰ্মে আজি সমগ্ৰ দেশত দিনৰ 10 বজাত 1 তাৰিখ 1 ঘণ্টা একেলগে শীৰ্ষক চাফাই অভিযান। অসম মেঘালয় সীমান্তৰ খান্দুলি অঞ্চলত CRPF বাহিনীৰ মোতায়েনৰ বাবে 2খন ৰাজ্যৰ সিদ্ধান্ত। ৰাজ্যত HIV আক্ৰান্ত প্ৰায় 30,000 লোক আছে বুলি অসম ৰাজ্যিক কেছ নিয়ন্ত্ৰণ সমিতিৰ সহকাৰী সঞ্চালক আৰু আছাম নেটৱৰ্ক অব পজিটিভ পিপুলৰ অধ্যক্ষ প্ৰকাশ। অসম ৰাজ্যিক তথ্য আয়োগৰ ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে ৰীত হাজৰিকাৰ নিযুক্তি আৰু এছিয়ান গেমছত পুৰুষৰ 200 মিটাৰ দৌৰত অসমৰ অম্লান বৰগোহাঁইৰ ছেমি ফাইনেলত প্ৰৱেশ। মুঠ 38টা পদকেৰে পদক তালিকাত ভাৰতৰ এই পৰ্যন্ত চতুৰ্থ স্থান লাভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহান মৰ্মে আজি সমগ্ৰ দেশত 1 তাৰিখ 1 ঘণ্টা একেলগে শীৰ্ষক ব্যাপক চাফাই অভিযান চলোৱা হ'ব। প্ৰধানমন্ত্ৰীয়ে 2 অক্টোবৰৰ গান্ধী জয়ন্তীৰ প্ৰাক্ষণত জাতিৰ পিতা মহাম্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে আজি দিনৰ 10 বজাত 1 ঘণ্টাৰ বাবে চাফাই অভিযানত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে। তেওঁ আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ শেহতীয়া খণ্ডত স্বচ্ছতা হি সেৱা অভিযানৰ গুৰুত্ব আলোকপাত কৰি আজিৰ দিনটো স্বচ্ছতা অভিযানৰ বাবে সময় উলিয়াবলৈ আহান জনাইছিল। প্ৰধানমন্ত্ৰী 1 তাৰিখ 1 ঘণ্টা একেলগে আহান পৰিষ্কাৰ পৰিচ্ছন্ন ভাৰতৰ বাবে বিশ্বৰ সৰ্ববৃহৎ স্বেচ্ছামূলক প্ৰয়াসৰূপে পৰিগণিত হ'ব পাৰে। এই অভিযানৰ অধীনত দেশৰ নগৰ আৰু গ্ৰামাঞ্চলত 6,40,000ৰো অধিক ঠাই শ্ৰমদানৰ বাবে বাছনি কৰা হৈছে। সমাজৰ সকলো শ্ৰেণীৰ লোকে বজাৰ, ৰেল লাইন, জলাশয়, পৰ্যটনস্থলী, উপাসনাস্থলীৰ লেখীয়া ৰাজহুৱা স্থানসমূহত চাফাই অভিযানত অংশগ্ৰহণ কৰিব। জনসাধাৰণে চাফাই অভিযানৰ স্থানত নিজৰ ফটো তুলি স্বচ্ছতা হি সেৱা .com পৰ্টেলত আপলোড কৰিব পাৰিব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি চাফাই অভিযানৰ লগত সংগতি ৰাখি 7 লাখৰো অধিক অনুষ্ঠানৰ আয়োজন কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। ইপিনে অসমৰ বিভিন্ন স্থানতো 1 তাৰিখ 1 ঘণ্টা একেলগে শীৰ্ষক কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটীৰ গান্ধী মণ্ডপত আয়োজন কৰা চাফাই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। গুৱাহাটী পৌৰ নিগমেও আজি পুৱা 10 বজাৰ পৰা সমগ্ৰ পৌৰ নিগম এলেকাত মুঠ 120টা কাৰ্যসূচী গ্ৰহণ কৰিছে। একেদৰে সমগ্ৰ শিক্ষা অসমেও 1 তাৰিখ 1 ঘণ্টা একেলগে শীৰ্ষক কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত চাফাই অভিযান চলাবলৈ নিৰ্দেশ দিছে। কামৰূপ জিলাৰ বিভিন্ন প্ৰান্ততো জিলা প্ৰশাসনৰ উদ্যোগত চাফাই কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে। ৰঙিয়াত আয়োজন কৰা কাৰ্যসূচীত স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰিব। আমিনগাঁৱত কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লীয়ে চাফাই কাৰ্যসূচীৰ অভিযান আৰম্ভ কৰিব। ৰঙিয়া ৰেল সংমণ্ডলৰ উদ্যোগত ৰঙিয়া ৰেল ষ্টেচন চৌহদসহ 20টা ষ্টেচনত চাফাই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অসম আৰু মেঘালয়ে মুক্ৰত সংঘটিত গুলীয়াগুলীৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক আয়োগ ভংগ কৰাৰ আৰু এই গুলীয়াগুলীৰ তদন্তভাৰ CBIক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। CBIয়ে তদন্তৰ নিৰপেক্ষতাৰ খাতিৰত গুৱাহাটী আৰু শ্বিলঙৰ বাহিৰৰ অন্য কোনো নিৰপেক্ষ স্থানত গোচৰ ৰুজু কৰিব। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ উপস্থিতিত কালি গুৱাহাটীত অনুষ্ঠিত মুখ্যমন্ত্ৰী পৰ্যায়ৰ সীমান্ত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অক্টোবৰ মাহৰ শেষভাগলৈ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে খান্দুলি চকী পৰিদৰ্শন কৰিব। অসম আৰু মেঘালয়ৰ লগতে অসমৰ কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাৰ অসম মেঘালয় সীমান্তত অৱস্থিত খান্দুলি এলেকাৰ পৰা নিজ নিজ আৰক্ষী বাহিনীক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা এলেকাটোত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ লোক নিয়োজিত কৰা হ'ব। বৈঠকত লগতে দুয়োখন ৰাজ্যৰ মাজত বিবদমান বাকী 6টা অঞ্চলৰ সমস্যা অহা 31 ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস। জ্যেষ্ঠ নাগৰিকসকলে সমাজলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ স্বীকৃতিস্বৰূপে আৰু শাৰীৰিক তথা মানসিক দিশত সচেতনতা সৃষ্টিৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘই প্ৰতিবছৰে 1 অক্টোবৰৰ দিনটো আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে পালন কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে জ্যেষ্ঠ নাগৰিকসকললৈ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছা বাণীযোগে মুখ্যমন্ত্ৰীয়ে কয় যে জীৱনপ্ৰিয় সাধনা আৰু কৰ্মৰে অভিজ্ঞ বয়োজ্যেষ্ঠ লোকসকল সমাজৰ অমূল্য সম্পদ হোৱাৰ লগতে তেওঁলোকে দেখুৱাই যোৱা পথেৰে নতুন প্ৰজন্মই আগুৱাই যোৱাৰ প্ৰেৰণা লাভ কৰে। আনহাতে ৰাজ্যৰ ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদেও ৰাজ্যৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিষদে এই দিৱস উদযাপনৰ জৰিয়তে বয়োজ্যেষ্ঠ লোকসকলক নিজৰ অধিকাৰ সম্পৰ্কে সজাগ কৰি তোলাৰ বাবেও প্ৰচেষ্টা গ্ৰহণ কৰিছে। চেৰুপ গুৱাহাটী নিৰ্মাণৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ ঐতিহাসিক কাৰাগাৰ চৌহদত স্থাপন কৰা উদ্ভিদ উদ্যানখন আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব। আজি বিয়লি হ'বলগীয়া অনুষ্ঠানত ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলো উপস্থিত থাকিব। প্ৰায় 59 কোটি টকা ব্যয়েৰে মুঠ 33 বিঘা এলেকাত এই উদ্ভিদ উদ্যানখন স্থাপন কৰা হৈছে। এই উদ্যানখনত বনছাই বাঁহ আদিকে ধৰি 230 বিধতকৈও অধিক উদ্ভিদ ৰোপণ কৰাৰ লগতে জৈৱিক আৱৰ্জনা পুনৰ ব্যৱহাৰ আৰু পানী নিষ্কাশনৰ ব্যৱস্থাও থাকিব। এই উদ্যানখনত খোজকঢ়া পথ, ক্ৰীড়াভ্যাস কেন্দ্ৰ, শিক্ষামূলক দৰ্শনাৰ্থী কেন্দ্ৰ, শিশু কেন্দ্ৰ, দৃশ্য শ্ৰাব্য কক্ষ, পাৰিদেশিক শ্ৰাব্য ব্যৱস্থাৰ সুবিধা আছে। ৰাজ্যত এইচ আই ভি আক্ৰান্ত প্ৰায় 30,000 লোক আছে আৰু ইয়াৰ ভিতৰত 15,000ৰ দেহত এইচ আই ভি সক্ৰিয় হৈ আছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহকাৰী সঞ্চালক মেহবুব ৰহমান চৰকাৰ আৰু আছাম নেটৱৰ্ক অব পজিটিভ পিপলৰ অধ্যক্ষ জাহ্নৱী গোস্বামীয়ে এই তথ্য প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে আক্ৰান্তসকলৰ ভিতৰত অধিকাংশই পুৰুষ আৰু তেওঁলোকৰ বেছিভাগেই 15-25 বছৰ বয়সৰ লোক। অসুৰক্ষিত যৌন সম্পৰ্কৰ দ্বাৰা আক্ৰান্ত মাতৃৰ পৰা সন্তানলৈ অসুৰক্ষিত বেজী একাধিক লোকে ব্যৱহাৰ কৰা আৰু অসুৰক্ষিত ৰক্তগ্ৰহণৰ ফলত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে বুলি উল্লেখ কৰি সকলোকে সজাগ হৈ থাকিবলৈ অনুষ্ঠানৰ সমল ব্যক্তি দুগৰাকীয়ে আহান জনাইছে। তেওঁলোকে কয় যে আগতীয়া চিনাক্তকৰণৰ দ্বাৰা এইচ আই ভি পজিটিভ ব্যক্তিজনে সম্পূৰ্ণ সুস্থ জীৱন যাপন কৰি থাকিব পাৰে। এই ক্ষেত্ৰত সমাজত প্ৰচলিত কুসংস্কাৰৰ বশৱৰ্তী নহৈ আক্ৰান্ত লোকজনক সহানুভূতি আৰু সহমৰ্মিতাৰে বিবেচনা কৰিবলৈ তেওঁলোকে আহান জনায়। তেওঁলোকে যুৱ প্ৰজন্মক সজাগ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়েও অনুষ্ঠানত উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব। অসম ৰাজ্যিক তথ্য আয়োগৰ ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে ৰীত হাজৰিকাক নিযুক্তি দিয়া হৈছে। ৰাজ্যপাল গোলাব চন্দ কাটাৰিয়াই নিযুক্তি দিয়া শ্ৰী হাজৰিকা হৈছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ প্ৰাক্তন পৰিচালন সঞ্চালক। উল্লেখযোগ্য যে ৰাজস্থানৰ বিৰলা ইনষ্টিটিউট অব ছায়েন্সৰ পৰা ৰসায়ন অভিযান্ত্ৰিক স্নাতক তথা দিল্লী আই আই এমৰ পৰা পাৰ্চনেল মেনেজমেণ্টত স্নাতক ডিগ্ৰীধাৰী ৰীত হাজৰিকাৰ কাৰ্যকালৰ সময়তে অসম গেছ ক্ৰেকাৰ প্ৰকল্পই দেশৰ ভিতৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। আজি অসম আৰক্ষী দিৱস। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ান চৌহদত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ইণ্টেলিজেন্স ব্যুৰৰ সঞ্চালক তপন ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। আনহাতে এই দিৱসৰ সৈতে সংগতি ৰাখি অসম আৰক্ষীৰ বিভিন্ন পদবীত কৰ্মৰত 90গৰাকীলৈ 2023 বৰ্ষৰ বাবে পদক আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে। এই সম্পৰ্কে জাৰি কৰা এখন জাননী অনুসৰি ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অনুৰাগ আগৰৱালা, মজিবুৰ ৰহমান, অসম আৰক্ষীৰ সেৱাৰ বিষয়া সিংহৰাম মেলি, মইদুল ইছলাম আৰু অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ পৰিদৰ্শক কপিল পাঠকলৈ আৰক্ষী সঞ্চালক প্ৰধানৰ সোণৰ পদক আগবঢ়োৱা হৈছে। একেদৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এছ টি এছ, অসম আৰক্ষী চোৰাংচোৱা সংস্থা, অসম আৰক্ষী বেটেলিয়ানকে ধৰি আৰক্ষীৰ ভিন্ন শাখাত কৰ্মৰত 85গৰাকী বিষয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক, অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত, সহকাৰী আৰক্ষী আয়ুক্ত, পৰিদৰ্শক, উপ পৰিদৰ্শক, সহকাৰী উপ পৰিদৰ্শক, হাবিলদাৰ, হেড কনিষ্টেবল আদিলৈ আৰক্ষী সঞ্চালক প্ৰধানৰ ৰূপৰ পদক আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ উদ্যোগত চলিত বছৰৰ প্ৰথমখন অসম গ্ৰন্থমেলা আজিৰে পৰা 7 অক্টোবৰলৈ ডিমাহাচাও জিলাৰ হাফলঙত অনুষ্ঠিত হ'ব। ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ তেজীয়ে আজি এই গ্ৰন্থমেলাখন মুকলি কৰিব। এই উপলক্ষে হ'বলগীয়া অনুষ্ঠানত শক্তিমন্ত্ৰী নন্দিতা গাৰলুচাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ডিমাহাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলুচা উপস্থিত থাকিব। আনহাতে বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তই এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আলোচনা চক্ৰ, গ্ৰন্থ উন্মোচনী সভা আৰু বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত পৰৱৰ্তী পৰ্যায়ত উত্তৰ লখিমপুৰ, শিৱসাগৰ, শিলচৰ, গোৱালপাৰাকে ধৰি ৰাজ্যৰ অন্যান্য জিলাসমূহত অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হ'ব। আনহাতে গুৱাহাটী মহানগৰীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰত চলিত বছৰৰ 29 ডিচেম্বৰৰ পৰা 2024 বৰ্ষৰ 9 জানুৱাৰীলৈ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত আয়োজন কৰা চতুৰ্থ বাৰ্ষিক গোলাপ শইকীয়া আৰু দ্বিতীয় বাৰ্ষিক প্ৰতাপ বৰদলৈ স্মৃতিচাৰণ অনুষ্ঠান আৰু বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কাৰ্যসূচী আজি দিনৰ 11 বজাত কেন্দ্ৰটোৰ চৌহদত অনুষ্ঠিত হ'ব। তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকলক এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাৰ তিনিওটা শাখাৰে প্ৰথম স্থানপ্ৰাপ্ত প্ৰতিযোগীক 3,000 টকাকৈ, দ্বিতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীক 2,000 টকাকৈ আৰু তৃতীয় স্থানপ্ৰাপকসকলক 1,000 টকাকৈ ধনৰ লগতে প্ৰশংসা পত্ৰৰে সন্মানিত কৰা হ'ব। এই অনুষ্ঠানটি অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহযোগত আয়োজন কৰা হৈছে। চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছৰ কালি সপ্তম দিনা দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জনেৰে ভাৰতে পদকৰ সংখ্যা 38লৈ বৃদ্ধি কৰিছে। এইবাৰৰ এছিয়ান গেমছত বৰ্তমানলৈকে 10টা সোণ, 14টা ৰূপ আৰু 10টা ব্ৰঞ্জসহ ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পদক তালিকাৰ চতুৰ্থ স্থানত আছে। অসমৰ অম্লান বৰগোহাঁয়ে আজি পুৰুষৰ 200 মিটাৰ দৌৰত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ 21.8 ছেকেণ্ডত দৌৰ সম্পন্ন কৰি ছেমিফাইনেলত প্ৰৱেশৰ যোগ্যতা অৰ্জন কৰে। কালি টেনিছৰ নিকি জাবলছৰ ৰোহন বোপান্না আৰু ঋতুজা ঘোষালেৰ যুটীটোৱে স্বৰ্ণ পদক অৰ্জন কৰিছে। একেদৰে সৌৰভ ঘোষাল, অভয় সিং আৰু মহেশ মংগাওকাৰে স্কোৱাছৰ দলীয় শাখাত পাকিস্তানক 2-1 ফলাফলক পৰাজিত কৰি সোণৰ পদক হস্তগত কৰে। আনহাতে শ্বুটাৰ সৌৰভজিৎ সিং আৰু দিব্যা থাডিগলে 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ ফাইনেলত ৰূপৰ পদক লাভ কৰে। ইয়াৰ বিপৰীতে কাৰ্তিক কুমাৰ আৰু গুলবীৰ সিঙে পুৰুষৰ 10,000 মিটাৰ দৌৰত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে এছিয়ান গেমছৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত অসম কন্যা লাভলীনা বৰগোহাঁয়ে পদক নিশ্চিত কৰিছে। খেলুৱৈগৰাকীয়ে দক্ষিণ কোৰিয়াৰ খেলুৱৈক পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত চিয়ং চিয়ঙক 5-0 ফলাফলত পৰাস্ত কৰে। ভাৰতৰ অয়াহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীয়ে বৰ্তমানৰ বিশ্ব চেম্পিয়ন চীনৰ প্ৰতিদ্বন্দ্বীক 3-1 ফলাফলক পৰাস্ত কৰি মহিলাৰ টেবুল টেনিছৰ ডাবলছৰ ফাইনেলত স্থান নিশ্চিত কৰে। এই জয়ৰ সুবাদত ভাৰতে এছিয়ান গেমছৰ টেবুল টেনিছত প্ৰথমটো পদক পোৱাটো নিশ্চিত হৈছে। প্ৰতিযোগিতাত আজি ভাৰতীয় পুৰুষ আৰু মহিলা বেডমিণ্টন দলে নিজ শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ভাৰতীয় মহিলা হকী দলে আজি দ্বিতীয়খন খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে পাৰ্বিন হুদা, জেচমিন লেম্বৰিয়া, অৰুন্ধতী চৌধুৰী, শিৱ থাপা, লক্ষ্য পাহাৰ আৰু সঞ্জীৱ সিঙৰ কোৱাৰ্টাৰ ফাইনেলত আৰু ছেমিফাইনেল পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতা নামিব। ৰাজিন্দৰ পাল সিং কৌৰ, শাহিদ সিং, শ্ৰীশংকৰ জেচমিন এলৰিন, অবিনাশ চাউলে, সীমা পুনিয়া, হাৰমিলান বেঞ্চ, কুমাৰী দীক্ষা, অজয় সৰেশ, জিনছন জনছন আৰু জ্যোতি ইয়াৰাৰ আজি পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। এতিয়াখনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰি চমু অৱলোকন ৰাকিবুল ৰহমানৰ পৰা।
পুনৰ বাঢ়িল বিদ্যুৎ মাচুল শিৰোনামেৰে দৈনিক অসম কাকতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে 300 ইউনিটলৈকে প্ৰতি ইউনিটত 30 পইচা, 300ৰ পৰা 500 ইউনিটলৈকে প্ৰতি ইউনিটত 50 পইচা আৰু 500 ইউনিটৰ অধিক হলে প্ৰতি ইউনিটত 1.29 টকা বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি অসমীয়া প্ৰতিদিনকে প্ৰমুখ্য কৰি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম মেঘালয় সীমা সমস্যা সন্দৰ্ভত শনিবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত সম্পন্ন হোৱা বৈঠকৰ বাতৰিক অসমীয়া খবৰ দি চেণ্টিনেল দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ নেতৃত্বত দেশৰ প্ৰথমটো সূৰ্য অভিযানৰ বাবে প্ৰেৰণ কৰা আদিত্য L1 যানখনে বায়ুমণ্ডলৰ মাধ্যাকৰ্ষণ শক্তি অতিক্ৰম কৰি পৃথিৱীৰ পৰা 9.2 লাখ কিলোমিটাৰ যাত্ৰা কৰাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰতিকূল বতৰৰ বাবে কালি গুৱাহাটীত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি মেচখন বাতিল হোৱাৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছৰ বক্সিঙৰ 75 কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ লাভলীনা বৰগোহাঁয়ে ছেমি ফাইনেলত স্থান লাভেৰে পদক নিশ্চিত কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তাকে প্ৰমুখ্য কৰি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে কঠোৰ আচৰণ বিধি সন্নিৱিষ্টকৰণৰ সমান্তৰালভাৱে অধ্যক্ষ, প্ৰধান শিক্ষক তথা শিক্ষাগুৰুসকলৰ কৰ্তব্য নিৰ্ধাৰণেৰে বিদ্যালয়ৰ শিক্ষা বিভাগে প্ৰস্তুত কৰা বিদ্যালয়ৰ নিয়মাৱলী 2023ৰ বাতৰিক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা অন্যান্য বাতৰিসমূহৰ ভিতৰত আছে ৰিপ হাজৰিকাক ৰাজ্যিক তথ্য আয়ুক্ত পদত নিযুক্তি, লাহৰিঘাট নাৰায়ণপুৰত দালালসহ গ্ৰেপ্তাৰ 2 মণ্ডল আদি। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ চমু অৱলোকন।
ধন্যবাদ ৰাখিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহান মৰ্মে আজি সমগ্ৰ দেশত দিনৰ 10 বজাত 1 তাৰিখ 1 ঘণ্টা একেলগে শীৰ্ষক চাফাই অভিযান। অসম মেঘালয় সীমান্তৰ খান্দিলি অঞ্চলত CRPF বাহিনী মোতায়েনৰ বাবে দুয়োখন ৰাজ্যৰ সিদ্ধান্ত। ৰাজ্যত HIV আক্ৰান্ত প্ৰায় 30,000 লোক আছে বুলি অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহকাৰী সঞ্চালক আৰু আছাম নেটৱৰ্ক অব পজিটিভ পিপুলৰ অধ্যক্ষ প্ৰকাশ। আৰু এছিয়ান গেমছত পুৰুষৰ 200 মিটাৰ দৌৰত অসমৰ অম্লান বৰগোহাঁই ছেমিফাইনেলত প্ৰৱেশ। আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।